এয়া আকাশবাণী বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজি চাৰিদিনীয়া ভ্ৰমণসূচীৰে মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু ৰাজস্থানলৈ যাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে ইজৰাইল অভিমুখে ৰাওনা হ'ব। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি নতুন দিল্লীত পৰ্যটন নেতৃত্ব শীৰ্ষ সন্মিলন 2026 আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে এখন শুদ্ধ ভোটাৰ তালিকা যিকোনো গণতন্ত্ৰৰ বাবে মূল আধাৰ বুলি মত প্ৰকাশ কৰিছে। আৰু আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ৰ গ্ৰুপটোৰ এখন খেলত আজি পাকিস্তান ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু চাৰিদিনীয়া ভ্ৰমণসূচীৰে মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু ৰাজস্থানলৈ যাব। ভ্ৰমণৰ প্ৰথম দিনা আজি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মু মহাৰাষ্ট্ৰলৈ যাব। তেওঁ মুম্বাইৰ লোকভৱনত পি ডি হিন্দুজা চিকিৎসালয়ে আয়োজন কৰা জীৱন ৰক্ষা আৰু সুস্বাস্থ্য ভাৰত গঢ়া শীৰ্ষক ৰাষ্ট্ৰীয় অভিযান মুকলি কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ শ্বেগাঁৱৰ বুলধানাত কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ে আয়োজন কৰা ৰাষ্ট্ৰীয় আৰোগ্য মেলা 2026ত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে নাগপুৰত ব্ৰহ্মকুমাৰীয়ে আয়োজন কৰা একতা আৰু বিশ্বাসেৰে গঢ়া মহাৰাষ্ট্ৰ সোণালী যুগ শীৰ্ষক ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীৰ উদ্বোধন অনুষ্ঠানতো ভাগ ল'ব। বৃহস্পতিবাৰে শ্ৰীমতী মুৰ্মুৱে জামছেদপুৰৰ শ্ৰীজগন্নাথ আধ্যাত্মিক আৰু সাংস্কৃতিক ন্যাসে আয়োজন কৰা শ্ৰীজগন্নাথ মন্দিৰৰ ভূমিপূজন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁ জামছেদপুৰৰ মণিপাল টাটা চিকিৎসা মহাবিদ্যালয়লৈ যাব আৰু শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰিব। অহা শুকুৰবাৰে শ্ৰীমতী মুৰ্মু ৰাজস্থানৰ পোখৰাণত ভাৰতীয় বায়ুসেনাৰ বায়ুশক্তি অনুশীলন কাৰ্যসূচীতো ভাগ ল'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে ইজৰাইল অভিমুখে ৰাওনা হ'ব। এই ভ্ৰমণসূচীৰ আৰম্ভণিতে তেওঁ দেশখনৰ প্ৰধানমন্ত্ৰী নেতানিহুৰ সৈতে তেল আবিবত বিভিন্ন বিষয় লৈ আলোচনাত অংশগ্ৰহণ কৰিব। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত জেৰুজালেমত এলানি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইজৰাইলত থকা ভাৰতৰ ৰাষ্ট্ৰদূত জে পি সিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইজৰাইল ভ্ৰমণক ঐতিহাসিক বুলি অভিহিত কৰিছে। জেৰুজালেমত আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা কথোপকথনক শ্ৰীসিঙে কয় যে সন্ত্ৰাসবাদৰ বিষয়ক লৈ ভাৰত আৰু ইজৰাইলে একেটা শাৰীতে অৱস্থান গ্ৰহণ কৰিছে। যিকোনো সংকট উদ্ভৱ হোৱাৰ সময়ত দুয়োখন দেশেই পৰস্পৰৰ কাষত থিয় দি আহিছে বুলিও তেওঁ মত প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে 2017 বৰ্ষত প্ৰধানমন্ত্ৰী মোদীয়ে ইজৰাইল ভ্ৰমণ কৰাৰ সময়ত দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বুনিয়াদ ৰচনা কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এতিয়া এই কৌশলগত সম্পৰ্কক দৃঢ়তৰ কৰি তোলাৰ লগতে এটা নতুন পৰ্যায়ত উপনীত কৰোৱাৰ সময় উপস্থিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ভ্ৰমণৰ সময়ছোৱাত দুয়োগৰাকী নেতাৰ মাজত হোৱা আলোচনা পৰৱৰ্তী পৰ্যায়ত ভাৰত আৰু ইজৰাইলৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰিত হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ৰাষ্ট্ৰদূতগৰাকীয়ে প্ৰকাশ কৰা মতে প্ৰধানমন্ত্ৰী দুগৰাকীৰ মাজৰ আলোচনাত উদ্ভাৱন, বিজ্ঞান আৰু প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা, চাইবাৰ সুৰক্ষা আদিৰ দৰে বিষয়সমূহে স্থান লাভ কৰিব। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি নতুন দিল্লীত পৰ্যটন নেতৃত্ব শীৰ্ষ সন্মিলন 2026 আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। আমেৰিকা ভাৰত কৌশলগত সহযোগিতা মঞ্চ ইউ এছ আই এছ পি এফৰ উদ্যোগত আয়োজিত এই শীৰ্ষ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি তেওঁ পৰ্যটন কেৱল এটা উদ্যোগেই নহয় বুলি মত প্ৰকাশ কৰি ইয়াক দুটা সংস্কৃতিৰ মাজত সেতু আৰু অৰ্থনৈতিক সুযোগ সুবিধাৰ চালিকা শক্তি বুলি অভিহিত কৰে। পৰ্যটকসকলে দেশ বিদেশ ভ্ৰমণ কৰাৰ সময়ত সংস্কৃতি, ঐতিহ্য, পৰস্পৰৰ মাজৰ অৰ্থপূৰ্ণ সংযোগ আদি সন্ধান কৰে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে পৰ্যটন হ'ল কৰ্মসংস্থাপনৰ এবিধ অন্যতম প্ৰধান উৎস। পৰ্যটন খণ্ডৰ সামগ্ৰিক তথা দীৰ্ঘস্থায়ী উন্নয়ন সাধনৰ স্বাৰ্থত দক্ষতা, উদ্যমিতা আৰু মহিলা নেতৃত্বাধীন উদ্যোগ প্ৰতিষ্ঠানৰ প্ৰতি গুৰুত্ব আৰোপ কৰা উচিত বুলি তেওঁ মত প্ৰকাশ কৰে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জে জয়ললিতাৰ জন্মদিনত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰয়াত নেত্ৰীগৰাকীক অসামান্য বুলি অভিহিত কৰি কয় যে তামিলনাডুৰ ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত অনুপম দৃষ্টান্ত এৰি থৈ গৈছে। উচৰ্গাৰ মনোভাৱ আৰু প্ৰশাসনীয় দক্ষতাৰে প্ৰয়াত নেত্ৰীগৰাকীয়ে ৰাজ্যখনৰ মহিলাৰ সবলীকৰণ, দুখীয়া শ্ৰেণীৰ উন্নয়ন সাধন আৰু সৰ্বাত্মক উন্নয়নৰ বাবে কাম কৰিছিল। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে তামিলনাডুৰ উন্নতি আৰু সমৃদ্ধিত প্ৰয়াত নেত্ৰীগৰাকীয়ে আগবঢ়োৱা অৱদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগানেও তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়ললিতাৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া লৈছো খন্তেক বাণিজ্যিক বিৰতি।
হেৰা তুমি কত আছা? এই গোটেই ঘৰটো দেখোন গেছ গেছ গোন্ধাইছে।
এ হয় দেখোন, বাচন ধুবলৈ গুচি গলো নহয়, ৰেগুলেটৰটো খুলি থৈ গলো নেকি? এই ৰবাৰ বা বন্ধ কৰি দিওঁ?
আগতে দৰজা খিৰিকিবোৰ খুলি দিওঁ, তাৰপিছত বন্ধ কৰিব লাগিব।
ইছ, বৰ ডাঙৰ ভুল কৰিলো দেই, কি যে বিপদ হলহেঁতেন।
আপোনাৰ এটা সৰু ভুলে জীৱনলৈ বিপদ মাতি আনিব পাৰে আৰু আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। অগ্নিকাণ্ডৰ কাৰণবোৰৰ বিষয়ে জানক, সজাগ হওক আৰু সুৰক্ষিত হৈ থাকক। ৰন্ধন গেছ ব্যৱহাৰ কৰাৰ পাছত সদায় ৰেগুলেটৰৰ ছুইচ বন্ধ কৰিব। বিজুতি ঘটা বৈদ্যুতিক সা সৰঞ্জামসমূহ অনতিপলমে মেৰামতি কৰক, নাইবা তাৰ ঠাইত নতুন সা সৰঞ্জাম ক্ৰয় কৰক। জুই প্ৰশমনৰ বাবে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা বস্তু যেনে বালিৰে ভৰা টোপোলা, কম্বল আদি সহজে ঢুকি পোৱা ঠাইতেই ৰাখক। তিতা হাতেৰে তথা খালী ভৰিৰে বৈদ্যুতিক সা সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছো বাতৰিৰ মাজলৈ। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে এখন শুদ্ধ ভোটাৰ তালিকা যিকোনো গণতন্ত্ৰৰ বাবে মূল আধাৰ বুলি মত প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি অনুষ্ঠিত ভাৰতৰ নিৰ্বাচন আয়োগ আৰু ভিন ভিন ৰাজ্যৰ নিৰ্বাচন আয়ুক্তসকলৰ মাজৰ ষষ্ঠ ৰাষ্ট্ৰীয় ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰি তেওঁ এইদৰে মত প্ৰকাশ কৰে। ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ পুনৰীক্ষণৰ বিষয়ে উল্লেখ কৰি শ্ৰীকুমাৰে কয় যে যোগ্যতা সম্পন্ন প্ৰতিগৰাকী ভোটদাতাৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা আৰু অযোগ্য লোকসকলৰ নাম তালিকাৰ পৰা বাদ পৰাটো অতিশয় প্ৰয়োজনীয়। বিহাৰত আৰম্ভ হোৱা এই প্ৰক্ৰিয়া পৰৱৰ্তী সময়ত দেশৰ 12খন ৰাজ্যত কাৰ্যকৰী হোৱা বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে ইতিমধ্যে ইয়াৰ 11খন ৰাজ্যত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাইছে। উল্লেখযোগ্য যে নিৰ্বাচন আয়োগে আয়োজন কৰা এই বৈঠক 27 বছৰৰ পাছত অনুষ্ঠিত হৈছে। ইয়াৰ পূৰ্বে 1999 চনত এই ঘূৰণীয়া মেজমেলৰ আয়োজন কৰা হৈছিল। দিল্লীত অৰুণাচল প্ৰদেশৰ মহিলাৰ বিৰুদ্ধে শেহতীয়াকৈ সংঘটিত জাতি বিদ্বেষী আচৰণৰ ঘটনাক ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টামাংগুলে গৰিহণা দিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীগোলে এই ঘটনাক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি কয় যে এনেধৰণৰ ঘটনাৰ বাবে মৰ্যাদা আৰু পাৰস্পৰিক শ্ৰদ্ধা বৃদ্ধি কৰাৰ হকে পদক্ষেপ গ্ৰহণৰ গুৰুত্ব বাঢ়ি আহিছে। উত্তৰ পূৰ্বাঞ্চল দেশখনৰ অভিন্ন অংগ বুলি মত প্ৰকাশ কৰি তেওঁ কয় যে সমমৰ্যাদা আৰু শ্ৰদ্ধা লাভ কৰাটো এই অঞ্চলৰ নাগৰিকসকলৰ প্ৰাপ্য। এই বিষয়টোৰ প্ৰতি গুৰুত্ব আৰোপ কৰিবলৈ তেওঁ সংশ্লিষ্ট সকলো পক্ষকে আহ্বান জনায়। ঝাৰখণ্ডত কালি সন্ধিয়া ছত্ৰ জিলাৰ চিমাৰিয়াৰ সমীপত ভাড়াত লোৱা এখন এয়াৰ এম্বুলেন্স দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত 7 লোকৰ মৃত্যু হয়। ৰাঁচী বিমান বন্দৰৰ পৰা সন্ধিয়া 7:10 যাত্ৰা আৰম্ভ কৰা বিমানখনৰ সৈতে প্ৰায় 7:34 সংযোগ বিচ্ছিন্ন হোৱা বুলি জানিবলৈ দি বিমান বন্দৰৰ নিয়ন্ত্ৰণ বিভাগে জনোৱা মতে ইয়াৰ পাছতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাটোৰ পাছত দুৰ্ভগীয়া লোককেইজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ছত্ৰ সদৰ চিকিৎসালয়লৈ নিয়া হয়। পাছত সেই স্থানত ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী ডাঃ ইৰফান আনচাৰী, সাংসদ কালীচৰণ সিঙৰ লগতে প্ৰশাসন আৰু আৰক্ষী বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত হৈ পৰিস্থিতিৰ পৰ্যালোচনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত হোৱা ৰব জেনেটক শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে ভাৰত আৰু নেডাৰলেণ্ডৰ মাজৰ বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক অব্যাহত আছে। দুয়ো দেশৰ জনসাধাৰণ আৰু দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক উন্নত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে একেলগে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ গ্ৰুপটোৰ এখন খেলত আজি পাকিস্তান ইংলেণ্ডৰ মুখামুখি হ'ব। শ্ৰীলংকাৰ পাল্লেকেলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া খেলখন সন্ধিয়া 7 আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজি 4-দিনীয়া ভ্ৰমণসূচীৰে মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু ৰাজস্থানলৈ যাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ 2-দিনীয়া ভ্ৰমণসূচীৰে ইজৰাইল অভিমুখে ৰাওনা হ'ব। আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ গ্ৰুপটোৰ এখন খেলত আজি পাকিস্তান ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।